এয়া আকাশবাণী গুৱাহাটী ৱাৰাঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহত আছে। নামৰূপৰ এমনিয়া ইউৰিয়া ব্ৰাউনফিল্ড প্ৰকল্প নিৰ্মাণৰ বাবে ভূমি আবণ্টনত মন্ত্ৰীসভাৰ অনুমোদন। দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম আগমন। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা ৰাজহুৱা কৰাৰ অভিযোগত বিধায়ক অখিল গগৈৰ বিৰুদ্ধে এছ আই টিৰ গোচৰ। মাঘ বিহুৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সমূহীয়া মাছ ধৰাত নিষেধাজ্ঞা বলবৎ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। আৰু আহমেদাবাদত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেল। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। অসম মন্ত্ৰীসভাই নামৰূপৰ এমনিয়া ইউৰিয়া ব্ৰাউনফিল্ড প্ৰকল্প নিৰ্মাণৰ বাবে প্ৰয়োজন হ'বলগীয়া ভূমি আবণ্টনত অনুমোদন জনাইছে। দিছপুৰৰ লোকসেৱা ভৱনত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। মন্ত্ৰীসভাই ধেমাজি জিলাৰ কাৰেং চাপৰিত চি আৰ পি এফৰ গ্ৰুপ চেণ্টাৰ স্থাপনৰ বাবে 607 বিঘা চৰকাৰী ভূমি হস্তান্তৰত অনুমোদন জনায়। তদুপৰি মিছন বসুন্ধৰাৰ জৰিয়তে লখিমপুৰ, কামৰূপ, বৰপেটা, ধুবুৰী, গোৱালপাৰা, দৰঙৰ 224টা পৰিয়াল আৰু কামৰূপ, বৰপেটা, গোৱালপাৰা, গোলাঘাট আৰু দৰঙৰ 84টা পৰিয়াললৈ ভূমি আবণ্টন কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ড০ শৰ্মাই চাহ শ্ৰমিকক ভূমি প্ৰদানৰ বাবে ভূমি চিলিং সংশোধন কৰা সন্দৰ্ভত মন্ত্ৰীসভাই অনুমোদন জনোৱাৰ কথাও উল্লেখ কৰে। এই সংশোধনীৰ ফলত সংশ্লিষ্ট জিলাৰ আয়ুক্তসকলে ভূমি আবণ্টনৰ কামত আগবাঢ়িব পাৰিব বুলি তেওঁ উল্লেখ কৰে।
চাহ বাগিচাৰ লেবাৰ লাইনৰ মাটি শ্ৰমিকসকলক হস্তান্তৰ কৰাৰ বাবে আমাৰ অসমৰ লেণ্ড চিলিং এক্টখন বিধানসভাত আমি অনুমোদন কৰিছিলোঁ। অসমৰ ৰাজ্যপাল মহোদয়ে এই লেণ্ড চিলিং আইনখনক এচেণ্ট বা তেওঁৰ সন্মতি দিয়ে, ফলত এই এক্টখন ইতিমধ্যে গেজেট নটিফিকেশ্যনৰ জৰিয়তে প্ৰকাশ কৰা হৈছে। কেবিনেটে এমেণ্ডমেণ্ট অৱ দ্য আছাম ফিক্সেশ্যন অৱ চিলিং অৱ লেণ্ড হোল্ডিংছ ৰুল 1957খনক অনুমোদন কৰে। তাত 18A আৰু 18B দুটা ৰুল সংযোজন কৰা হৈছে আৰু এই দুটা ৰুলৰ জৰিয়তে জিলা আয়ুক্তসকলক অধিকাৰ দিয়া হৈছে যে চিলিঙত যোৱা মাটিখিনি চৰকাৰলৈকে হস্তান্তৰ কৰি পৰৱৰ্তী সময়ত শ্ৰমিকলৈ হস্তান্তৰ কৰা।
মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যিক স্ব অগ্ৰাধিকাৰ উন্নয়ন পুঁজি গ্ৰামীণৰ অধীনত 2025-26 বিত্তীয় বৰ্ষত বিটিচিলৈ 250 কোটি টকা মোকলাই দিয়াৰ বাবে অনুমোদন জনোৱা হয়। ইপিনে জৈৱ বৈচিত্ৰ্যৰ দিশত থকা অপৰিসীম গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি গোৱালপাৰা জিলাৰ কুমৰী বিল আৰু ধামাৰ বিলক প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ বাবেও মন্ত্ৰীসভাই সিদ্ধান্ত লয়। ইয়াৰ লগতে মহিলা টি টুৱেণ্টি দৃষ্টিহীন বিশ্বকাপ ক্ৰিকেট বিজয়ী ভাৰতীয় দলৰ সদস্যা চিমু দাসক শাৰীৰিক প্ৰশিক্ষক পদত নিযুক্তি দিয়াৰ বাবে মন্ত্ৰীসভাই এটা প্ৰস্তাৱ গ্ৰহণ কৰে। মন্ত্ৰীসভাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ প্ৰস্তুতি সন্দৰ্ভতো বিভিন্ন বিষয়ে আলোচনা কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ অসমলৈ আহিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে কাইলৈ গুৱাহাটীত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব। তেওঁ লগতে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল উদ্বোধন কৰিব। এই টাৰ্মিনেলৰ উদ্বোধনে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ আন্তঃগাঁথনিৰ উপৰি যোগাযোগ ব্যৱস্থা, উদ্যোগ, বাণিজ্য আৰু পৰ্যটনকে ধৰি সৰ্বাংগীন উন্নয়ন ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে। শ্ৰীমোদীয়ে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দলৰ কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ সন্মানাৰ্থে দলীয় কৰ্মকৰ্তাসকলে ৰোড শ্বৰ আয়োজন কৰিছে। শ্ৰীমোদীয়ে পৰহিলৈ গুৱাহাটীৰ নৌ পৰিবহণ টাৰ্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ কেইবাগৰাকী মেধাৱী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চৰ্চা অৰ্থাৎ পৰীক্ষা সম্পৰ্কীয় বিষয় লৈ আলোচনা কৰিব। ইয়াৰ পাছত তেওঁ অসম আন্দোলনৰ অমৰ শ্বহীদসকলৰ স্মৃতিত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰিব। তেওঁ লগতে 860গৰাকী বীৰ শ্বহীদক প্ৰণিপাত জনাই শ্বহীদ বেদীত পুষ্পাঞ্জলি অৰ্পণ কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত 21 ডিচেম্বৰলৈ দৰ্শনাৰ্থীৰ বাবে শ্বহীদ স্মাৰক বন্ধ থাকিব বুলি গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে এখন জাননীযোগে প্ৰকাশ কৰিছে। তদুপৰি কাইলৈ আৰু পৰহিলৈ গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী 3টা ঘাটৰ ফেৰী সেৱাও বন্ধ থাকিব। শ্ৰীমোদী সেইদিনাই নামৰূপলৈ যাব আৰু তেওঁ নামৰূপ সাৰ কাৰখানাত নতুন ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে এখন জনসভাতো অংশ ল'ব। নামৰূপত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেচন লিমিটেডৰ বৰ্তমানৰ চৌহদত 10,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া চতুৰ্থটো সাৰ প্ৰকল্পই ৰাজ্যখনৰ অৰ্থনীতি শক্তিশালী কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণ সন্দৰ্ভত কালি বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত এখন প্ৰস্তুতি সভা অনুষ্ঠিত হয়। সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুকে ধৰি অন্যান্য মন্ত্ৰী, বিধায়ক তথা দলীয় কৰ্মকৰ্তাসকল উপস্থিত থাকে। সভাত প্ৰধানমন্ত্ৰী মোডীৰ দুদিনীয়া ভ্ৰমণসূচীৰ সকলো কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যে সকলো দিশ সামৰি আলোচনা কৰা হয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা ৰাজহুৱা কৰাৰ অভিযোগত বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে এছ আই টিয়ে গোচৰ ৰুজু কৰিছে। এছ আই টিয়ে যোৱা 12 ডিচেম্বৰত আদালতত দাখিল কৰা গোচৰটোৰ অভিযোগনামাৰ প্ৰতিলিপি আইন বহিৰ্ভূতভাৱে বিধায়কগৰাকীয়ে ৰাজহুৱা কৰাৰ অভিযোগত এছ আই টিৰ মুখ্য তদন্তকাৰী বিষয়া ড০ ৰোজী কলিতাই গুৱাহাটী আৰক্ষীৰ অপৰাধ শাখাত এজাহাৰ দাখিল কৰিছে। এই এজাহাৰৰ ভিত্তিত আৰক্ষীৰ অপৰাধ শাখাই এটা গোচৰ ৰুজু কৰিছে। বিধায়কগৰাকীৰ বিৰুদ্ধে আইন বহিৰ্ভূতভাৱে অভিযোগনামাৰ ব্যৱহাৰ, ভুল তথ্যৰে অভিযোগনামাৰ প্ৰচাৰ আৰু অপব্যাখ্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। তদুপৰি বিধায়ক গগৈয়ে গোচৰটোৰ অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগো উত্থাপন হৈছে। ইপিনে জুবিন গাৰ্গৰ পন্নী গৰিমা গাৰ্গক কেন্দ্ৰ কৰি একাংশ ৰাজনৈতিক মহলে চলোৱা প্ৰচাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এনেধৰণৰ প্ৰচাৰ সম্পূৰ্ণ ভিত্তিহীন বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে গৰিমা শইকীয়া গাৰ্গৰ সৈতে কোনোধৰণৰ নিৰ্বাচনী কথা পতা হোৱা নাই বুলি উল্লেখ কৰিছে। গৰিমা গাৰ্গক ৰাজনীতিৰ সৈতে জড়িত নকৰিবলৈও তেওঁ সকলোকে আহ্বান জনাইছে। মাঘ বিহুৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত সমূহীয়া মাছ ধৰাৰ বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰ, সংশ্লিষ্ট বিভাগ তথা উদ্যান কৰ্তৃপক্ষক অবৈধ মাছ ধৰা ৰোধ কৰাৰ বাবে আৱশ্যকীয় নিষেধাজ্ঞা বলবৎ কৰিবলৈ নিৰ্দেশ দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱচৌধুৰীক লৈ গঠিত এখন বিচাৰপীঠে এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি কালি এই নিৰ্দেশ প্ৰদান কৰে। ন্যায়ালয়ে লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এনেধৰণৰ কাম কাজ নিয়ন্ত্ৰণ কৰাৰ বাবে লোৱা ব্যৱস্থাৰ বিষয়ে জনাবলৈ কয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জানুৱাৰীৰ প্ৰথম আৰু দ্বিতীয় সপ্তাহত মাছ ধৰা ৰোধ কৰাৰ বাবে লোৱা পদক্ষেপ সন্দৰ্ভত পৰৱৰ্তী শুনানিৰ সময়ত এখন শপতনামা দাখিল কৰিবলৈও ন্যায়ালয়ে নিৰ্দেশ দিয়ে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰেৰে মুকুতা খেতিৰ বাবে কৃষকসকলক ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদানৰ উদ্দেশ্যে শিৱসাগৰ জিলাত যোৱা 17 ডিচেম্বৰৰ পৰা অনুষ্ঠিত সামৰ্থ্য বৃদ্ধি প্ৰশিক্ষণ কাৰ্যসূচীৰ কালি সামৰণি পৰে। জয়সাগৰৰ মৎস্য প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীত জিলাখনৰ 5 গৰাকী প্ৰগতিশীল মীনপালকৰ লগতে বিভাগটোৰ ক্ষেত্ৰ সহায়ক আৰু উন্নয়ন বিষয়াকে ধৰি 20 জনীয়া এটা দলে অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে কৃষকসকলক মুকুতা উৎপাদনৰ বৈজ্ঞানিক পদ্ধতি আৰু আধুনিক ব্যৱস্থাপনা সন্দৰ্ভত ব্যৱহাৰিক জ্ঞান দিয়া হয়। প্ৰশিক্ষণ কাৰ্যসূচীত অংশ লৈ শিৱসাগৰ জিলাৰ মীন বিষয়া ড০ জ্যোতিপ্ৰসাদ ৰয়ে মীনপালকসকলৰ বাবে মুকুতা খেতি বিকল্প আৰু অতিৰিক্ত আয়ৰ অন্যতম উৎস হ'ব পাৰে বুলি উল্লেখ কৰে।
দুদিনীয়া পাৰ্ল ফাৰ্মিং, মুকুতা ফাৰ্মিঙৰ আমি এটা প্ৰশিক্ষণ কেন্দ্ৰ ইয়াত আমি আৰম্ভ কৰিছোঁ। আজি আমাৰ অন্তিম দিন। আমাৰ ইয়াত যোৱাকালি আহি গ'ল চন্দনা মেডাম, IAS এছিষ্টেণ্ট কমিশনাৰ, নাবাৰ্ডৰ কিশোৰ ৰাভা DDM তেওঁ আহিলে। আমি ইয়াত প্ৰগ্ৰেছিভ ফাৰ্মাৰ কিছুমান মাতি আনিছোঁ আৰু মুকুতা ফাৰ্মিঙৰ কাৰণে মানে আমি এটা ইয়াত প্ৰশিক্ষণ চলাইছোঁ। আৰু বিশেষকৈ পাৰ্ল ফাৰ্মিংটো কিয় জৰুৰী, আমাৰ শিৱসাগৰ বহুতখিনি মীনপালক আছে যাৰ তেওঁলোক বহুত আগ্ৰহী প্ৰগ্ৰেছিভ ফিছ ফাৰ্মাৰ বুলি কয়, কিন্তু ইয়াত মানে তেওঁলোকৰ পুখুৰীখিনি সৰু, পুখুৰী সৰু হোৱাৰ কাৰণে তেওঁলোকে প্ৰডাকশ্যনটো বৃদ্ধি কৰিব পৰা নাই। কিন্তু পাৰ্ল ফাৰ্মিংটো এনেকুৱা বস্তু, আপুনি মাছৰ লগতে আপুনি মুকুতা ফাৰ্মিঙো কৰিব পাৰে আৰু এটা ভেলু এডেড মানে এটা ডাইভাৰ্চিফিকেশ্যন এটা হয় যে মানে এটা পুখুৰীতে আৰু মানে নতুন এটা মানে আপোনাৰ ক্ৰপ এটা আপুনি উৎপাদন কৰিব পাৰে। সেইকাৰণে আমি এটা প্ৰচেষ্টা চলাই পেলাই এই পাৰ্ল ফাৰ্মিংটো দিছোঁ।
পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰি সমষ্টিৰ অন্তৰ্গত উমছৱাইত কালি 3,100টা ভূমিহীন পৰিয়ালক ভূমিপট্টা বিতৰণ কৰা হয়। খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা পূৰ্থিমী আকেমাং আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই পৰিয়ালসমূহক ভূমিপট্টা বিতৰণ কৰে। অনাগত সময়ত মুঠ 1,00,000 পৰিয়ালক ভূমিপট্টা বিতৰণ কৰা হ'ব বুলি শ্ৰীৰংহাঙে প্ৰকাশ কৰে। অনুষ্ঠানত অংশ লৈ মন্ত্ৰী পীযুষ হাজৰিকাই ৰাজ্যৰ প্ৰতিটো খিলঞ্জীয়া পৰিয়ালৰ ভূমিৰ অধিকাৰ আৰু মৰ্যাদা সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰে। ডাক্তৰ অমিতাভ চৌধুৰী স্মাৰক ন্যাসৰ উদ্যোগত আজি গুৱাহাটীৰ মাছখোৱা ITA কেন্দ্ৰত দা বিংশতিতম ডাঃ অমিতাভ চৌধুৰী স্মাৰক বক্তৃতাৰ আয়োজন কৰা হৈছে। বিয়লি 5 বজাত হ'বলগীয়া এই অনুষ্ঠানত দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অব মেডিকেল ছায়েন্স চমুকৈ এইমছৰ প্ৰাক্তন অধ্যাপক তথা বিভাগীয় মুৰববী পদ্মশ্ৰী সন্মানেৰে সন্মানিত ডাঃ ৰণদীপ গুলেৰিয়াই চিকিৎসা বিজ্ঞান আৰু কলাৰ ক্ষেত্ৰত ধাৰণা পৰিৱৰ্তন বিষয়ত বক্তৃতা দিব। উল্লেখযোগ্য যে পথ দুৰ্ঘটনাত মৃত্যু হোৱা হৃদ আৰু শৈল চিকিৎসা বিশেষজ্ঞ ডাঃ অমিতাভ চৌধুৰীৰ স্মৃতিত তেওঁৰ পৰিয়ালে প্ৰতিবছৰে এই বক্তৃতানুষ্ঠানৰ আয়োজন কৰি আহিছে। অসম আৰক্ষীয়ে যোৱা বছৰৰ ডিচেম্বৰৰ পৰা অন্য সুৰক্ষা সংস্থাৰ সহযোগত ভাৰত উপমহাদেশত অল কায়দাৰ সহযোগী আনচাৰুল বাংলা টীম নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ 14 সদস্যক গ্ৰেপ্তাৰ কৰিছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। শেহতীয়া কেইটামান মাহত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত কেইবাগৰাকীও অবৈধ বাংলাদেশী নাগৰিকক আটক কৰা আৰু 12,300 কিলোগ্ৰাম পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰা বুলিও মন্ত্ৰালয়ে জানিবলৈ দিছে। আকাশবাণী গুৱাহাটীৰ কাইলৈ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ নতুন 125 দিনীয়া নিয়োগ নিশ্চিত আঁচনি সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা আৰু অসম ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ডঃ দেৱজিৎ মহন্তই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ পৰিকল্পনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ আৰু আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি20 ক্ৰিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ভাৰত সম্প্ৰতি শৃংখলাত 2-1 ফলাফলত আগবাঢ়ি আছে। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ মনজিত গগৈৰ সৈতে।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত অন্যান্য খবৰসমূহৰ লগতে বিজেপি বিধায়ক বিজয় মালাকাৰলৈ উচ্চ ন্যায়ালয়ে জাননী প্ৰেৰণ কৰা বাতৰিটোৱে শিৰোনাম দখল কৰিছে। ৰাতাবাৰী সমষ্টিৰ দুজন ব্যক্তি দিয়া গোচৰটোৰ শুনানি লৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ, নিৰ্বাচন আয়োগসহ বিধায়ক মালাকাৰক 4 সপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ জাননী জাৰি কৰা হৈছে। অসমীয়া প্ৰতিদিন কাকতে প্ৰকাশ কৰা এই বাতৰিটোৰ শিৰোনাম বিজেপি বিধায়ক বিজয় মালাকাৰক বাংলাদেশী আখ্যাৰে হাইকোৰ্টত গোচৰ। দৈনিক অগ্ৰদূত, দৈনিক অসম কাকতেও এই বাতৰিটোক গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। অহা 20 ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক 2 লাখ লোকে আদৰণি জনাব আৰু জালুকবাৰীৰ পৰা বশিষ্ঠৰ বিজেপি কাৰ্যালয়লৈ নৰেন্দ্ৰ মোদীয়ে ৰোড শ্ব' কৰিব বুলি কালি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা বাতৰিটো দৈনিক জনমভূমি, অসমীয়া খবৰ আৰু দি আছাম ট্ৰিবিউন কাকতত মুখ্য বাতৰি হিচাপে প্ৰকাশ পাইছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সম্পৰ্কীয় চাৰ্জশ্বীটৰ অপব্যাখ্যা কৰাৰ অভিযোগত কালি বিধায়ক অখিল গগৈৰ বিৰুদ্ধে SIT গোচৰ ৰুজু হোৱাৰ বাতৰিটোক আমাৰ অসম দি চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। শিৱসাগৰৰ ৰূপহীমুখত কালি এটা দম্পতীৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু হোৱাৰ বাতৰিটো নিয়মীয়া বাৰ্তা কাকতত প্ৰকাশ পাইছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ মনজিত। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ লগতে দিনৰ ভাগত বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 26 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 12 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশত পাতলীয়া বৰষুণ হ'ব পাৰে আৰু অসম, নাগালেণ্ড, ত্ৰিপুৰা, মণিপুৰ, মিজোৰাম তথা মেঘালয়ৰ বতৰ শুকান হৈ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌবাৰ পঢ়ি দিছো। নামৰূপৰ এমনিয়া ইউৰিয়া ব্ৰাউনফিল্ড প্ৰকল্প নিৰ্মাণৰ বাবে ভূমি আবণ্টনত মন্ত্ৰীসভাৰ অনুমোদন। দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমন। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা ৰাজহুৱা কৰাৰ অভিযোগত বিধায়ক অখিল গগৈৰ বিৰুদ্ধে SIT গোচৰ। মাঘ বিহুৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সমূহীয়া মাছ ধৰাত নিষেধাজ্ঞা বলবৎ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। আৰু আহমেদাবাদত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেল। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।